এয়া আকাশবাণী গুৱাহাটী পৌৰাঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে। দেশৰ আন্তঃগাঁথনি, প্ৰতিৰক্ষা আৰু কৃত্ৰিম বুদ্ধিমত্তা খণ্ডত বিশেষ গুৰুত্ব প্ৰদানেৰে কালি লোকসভাত 53.5 লাখ কোটি টকাৰ 2026-27 বৰ্ষৰ বাজেট দাখিল। উত্তৰ পূবৰ বাবে ধাৰ্য কৰা ডোনাৰ মন্ত্ৰালয়ৰ বাজেট 15% বৃদ্ধি, বাজেটক মুখ্যমন্ত্ৰীৰ আদৰণি। ৰাজ্যত উন্নত শিক্ষাৰ বাবে সুদৃঢ় ভেটি গঢ়াৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীৰ আজি 67টা বিদ্যালয় ভৱন উদ্বোধন কাৰ্যসূচী। হাইলাকান্দিৰ ঘাৰমুৰা সংৰক্ষিত বনাঞ্চলৰ দামচৰা অঞ্চলৰ 2,800 বিঘা ভূমিত আজিৰে পৰা বন বিভাগৰ উচ্ছেদ অভিযান। আৰু চিলাপথাৰ আৰু ঢকুৱাখানাত কাইলৈ সন্তোষ ট্ৰফীৰ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল খেল। নমস্কাৰ, পৌৰাঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া শুনক বিতং বাতৰি। দেশৰ আন্তঃগাঁথনি, প্ৰতিৰক্ষা আৰু কৃত্ৰিম বুদ্ধিমত্তা খণ্ডত বিশেষ গুৰুত্ব প্ৰদানেৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি লোকসভাত 53.5 লাখ কোটি টকাৰ 2026-27 বৰ্ষৰ বাজেট দাখিল কৰে। এইবেলি বাজেটত সৰ্বমুঠ 12.2 লাখ কোটি টকা মূলধনী ব্যয় হিচাপে ধাৰ্য কৰা হৈছে। এই পৰিমাণ বিগত 10 বছৰৰ ভিতৰত সৰ্বাধিক। এইবেলি বাজেটত আন্তঃগাঁথনিৰ সংস্কাৰৰ জৰিয়তে সৰ্বাত্মক অৰ্থনৈতিক প্ৰগতি সাধনৰ প্ৰয়াস কৰা হৈছে। চৰকাৰে 2026-27 বৰ্ষত বিত্তীয় ঘাটি মুঠ ঘৰুৱা উৎপাদনৰ 4.3% হ'ব বুলি আশা কৰিছে। এইবাৰ উত্তৰ পূবৰ বাবে ধাৰ্য কৰা ডোনাৰ মন্ত্ৰালয়ৰ বাজেট 15% বৃদ্ধি হৈছে। বাজেটত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন শিতানৰ মুঠ 1,08,335 কোটি টকা ধাৰ্য কৰা হৈছে। বাজেটত উত্তৰ পূবৰ 5খন ৰাজ্যত 5টা বিশেষ পৰ্যটনস্থলী স্থাপন আৰু উন্নয়নৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ইয়াৰ লগতে অঞ্চলটোৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ বাবে 4,000খন ই বাছৰ চলাচলৰ বাবেও বাজেটত প্ৰস্তাৱ দিয়া হয়। অসম, অৰুণাচল প্ৰদেশ, ছিকিম, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত বৌদ্ধ ধৰ্মৰ সৈতে জড়িত তীৰ্থস্থানসমূহৰ বিকাশৰ আঁচনিতো বাজেটৰ জৰিয়তে অনুমোদন জনোৱা হয়। মানসিক স্বাস্থ্যৰ চিকিৎসা আৰু উন্নতিৰ বাবে বিশেষ গুৰুত্ব আৰোপ কৰি বাজেটত ৰাঁচী আৰু তেজপুৰৰ ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য প্ৰতিষ্ঠানকেইটাক আঞ্চলিক শীৰ্ষ প্ৰতিষ্ঠানলৈ উন্নীত কৰাৰ কথা ঘোষণা কৰা হয়। বাজেটত উত্তৰ পূৰ্বাঞ্চলত এখন নতুন ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠান স্থাপনৰো প্ৰস্তাৱ দিয়া হয়। তদুপৰি মৎস্য উন্নয়নৰ বাবে অসমত 500 জলাশয়ৰ বিকাশ ঘটোৱাৰ কথাও উল্লেখ কৰা হয়। কেন্দ্ৰীয় বাজেটত এইবাৰ প্ৰতিৰক্ষা খণ্ডত সৰ্বাধিক ধন ধাৰ্য কৰা হৈছে। প্ৰতিৰক্ষা খণ্ডৰ বাবে 7.85 লাখ কোটি টকা মঞ্জুৰ কৰা হৈছে। ইয়াৰে বুজন সংখ্যক সেনাবাহিনীৰ আধুনিকীকৰণৰ বাবে ব্যয় কৰা হ'ব। অপাৰেচন সিন্দুৰৰ পাছত দেশৰ প্ৰতিৰক্ষা খণ্ডত অধিক আত্মনিৰ্ভৰ আৰু শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে চৰকাৰে প্ৰতিৰক্ষাৰ শিতানত বিশেষ গুৰুত্ব আৰোপ কৰিছে। বাজেটত স্বাস্থ্যখণ্ডৰ বাবে 1.6 লাখ কোটি টকা মঞ্জুৰ কৰা হৈছে। 2025-26 বিত্তীয় বৰ্ষতকৈ এইবেলি 10% অধিক ধন মঞ্জুৰ কৰা হৈছে। এইবেলি স্বাস্থ্য গৱেষণা বিভাগৰ বাবে 4.8 হাজাৰ কোটি ধন আবণ্টন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বাজেটক আদৰণি জনাইছে। তেওঁ বাজেটৰ জৰিয়তে অসম যথেষ্ট উপকৃত হ'ব বুলি মন্তব্য কৰে।
অসমৰ বাজেটত আমি যিটো কেন্দ্ৰীয় চৰকাৰৰ পৰা কৰৰ অংশ পাওঁ তাক অহা 5 বছৰৰ কাৰণে 3.12%ৰ পৰা 3.25% বৃদ্ধি কৰিছে। ইয়াৰ মূল কাৰণে হৈছে GST টু GDP, যে কোন কোন ৰাজ্য এতিয়া দেশৰ উত্তৰণত বৰঙণি আগবঢ়াব পাৰিছে। অসমে দেশৰ GDPত কণ্ট্ৰিবিউট কৰাৰ কাৰণে আমাৰ এইবাৰ শ্বেয়াৰ অফ চেণ্ট্ৰেল টেক্সেচন 3.12ৰ পৰা 3.25লৈকে আমি পোৱা টকাৰ পৰিমাণ বৃদ্ধি কৰিছে। ইয়াৰ ফলত ৰাজ্য চৰকাৰে এই বছৰ 2,000 কোটি টকা, অৰ্থাৎ 2026-27, আৰু অহা বছৰ প্ৰপৰ্চনেটলি আমি উপকৃত হ'ম। অহা বছৰ অসমৰ কাৰণে যিটো ট্ৰান্সফাৰ অফ টেক্স বাজেটত 49,500 কৰ ৰখা হৈছে এগেইনষ্ট 43,000 অফ দিছ ইয়াৰ। চ' ডেফিনেটলি আমাৰ কাৰণে খুব ইম্পৰ্টেণ্ট বাজেট হ'ব।
কেন্দ্ৰীয় চৰকাৰে চলিত বৰ্ষৰ 1 এপ্ৰিলৰ পৰা নতুন আয়কৰ আইন কাৰ্যকৰী কৰিব। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি লোকসভাত দিয়া বাজেট ভাষণত এই কথা ঘোষণা কৰে। এই নতুন নিয়মত সামান্য পৰিমাণৰ টকা জমা দিলেই আয়কৰ ৰিটাৰ্ণ সংশোধনৰ সুযোগ দিয়া হৈছে। কেন্দ্ৰীয় চৰকাৰে ৰিটাৰ্ণ জমা দিয়াৰ সময়সীমাও বৃদ্ধি কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বাজেটত আয়কৰৰ ন্যূনতম ফাঁকিত কাৰাদণ্ডৰ পৰিৱৰ্তে অতিৰিক্ত 10% জৰিমনাৰ প্ৰস্তাৱ আগবঢ়ায়। তেওঁ কয় যে যিসকলে 1 আৰু 2 নম্বৰ ফৰ্মত আয়কৰ ৰিটাৰ্ণ জমা কৰে তেওঁলোকে নতুন নিয়ম অনুসৰি 31 মাৰ্চ পৰ্যন্ত সামান্য জৰিমনাৰে দাখিল কৰিব পাৰিব। অৱশ্যে এইবাৰৰ বাজেটত আয়কৰৰ পৰিকাঠামোৰ কোনো পৰিৱৰ্তনৰ কথা সন্নিৱিষ্ট কৰা হোৱা নাই। ৰাজ্যত উন্নত শিক্ষাৰ বাবে সুদৃঢ় ভেটি গঢ়াৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ভাৰ্চুৱেল ব্যৱস্থাৰে হাটখোজস্থিত নতুন বিদ্যালয় ভৱন উদ্বোধন কৰাৰ লগতে বাখোজস্থিত নতুন বিদ্যালয় ভৱনৰ আধাৰশিলা স্থাপন কৰিব। সোণাপুৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগু উপস্থিত থাকিব। 765 কোটি টকা ব্যয় সাপেক্ষে এই বিদ্যালয়ৰ নতুন ভৱনসমূহ নিৰ্মাণ কৰি উলিওৱা হৈছে। ভৱনসমূহৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কাৰ্যসূচীত বিধানসভা সমষ্টি অনুসৰি বিধায়কসকলে অংশগ্ৰহণ কৰিব। আজি মুকলি কৰিবলগীয়া বিদ্যালয় ভৱনসমূহৰ ভিতৰত শোণিতপুৰ জিলাৰ 8খন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত ভৱন আছে। জিলাখনত আজি ৰঙাপাৰা সমষ্টিৰ অন্তৰ্গত খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত ভৱনৰ আধাৰশিলা স্থাপন কৰা হ'ব। নতুনকৈ নিৰ্মাণ কৰা বিদ্যালয়সমূহত কম্পিউটাৰ কক্ষ, স্মাৰ্ট শ্ৰেণীকোঠা, অধ্যক্ষৰ কক্ষ, শিক্ষক শিক্ষয়িত্ৰীৰ জিৰণিকোঠা, পৰীক্ষাগাৰ, ল'ৰা ছোৱালীৰ পৃথক শৌচাগাৰ আদিৰ ব্যৱস্থা আছে। আধুনিক সা সুবিধাযুক্ত এই শৈক্ষিক আন্তঃগাঁথনিয়ে বিশ্বমানৰ জ্ঞান অন্বেষণৰ যাত্ৰাত ৰাজ্যৰ শিক্ষাৰ্থীসকলক উপকৃত কৰিব বুলি আশা কৰা হৈছে। হাইলাকান্দি জিলাৰ ঘাৰমুৰা সংৰক্ষিত বনাঞ্চলৰ দামচৰা অঞ্চলত আজি বন বিভাগে উচ্ছেদ অভিযান আৰম্ভ কৰিছে। অঞ্চলটোৰ 2800 বিঘা ভূমিত উচ্ছেদ চলোৱা হ'ব। প্ৰশাসনে প্ৰথম পৰ্যায়ত 5, 6 আৰু 7 নম্বৰ ছেক্টৰত উচ্ছেদ চলাব। এই অভিযানত প্ৰশাসনে আজি 150টা পৰিয়ালক উচ্ছেদ কৰিব। উল্লেখযোগ্য যে বনাঞ্চলৰ ভূমি অবৈধভাৱে দখল কৰি থকা 520টা পৰিয়াললৈ বন বিভাগে উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছিল। উচ্ছেদৰ সময়ত অপ্ৰীতিকৰ পৰিস্থিতিৰ যাতে সৃষ্টি নহয় তাৰ বাবে অঞ্চলটোত নিৰাপত্তাৰক্ষীৰ দল নিয়োগ কৰা হৈছে। এই সন্দৰ্ভত সবিশেষ জনাইছে হাইলাকান্দিৰ পৰা আমাৰ সংবাদদাতা নীল উৎপল দেৱে।
হাইলাকান্দি জিলাৰ ঘাৰমুৰা আঞ্চলিক বন সংমণ্ডলৰ অধীনত দামচৰা সংৰক্ষিত বনাঞ্চলত আজি হাইলাকান্দি জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে। দামচৰা অঞ্চলৰ 5, 6 আৰু 7 নম্বৰ ছেক্টৰত আজি এই উচ্ছেদ অভিযান চলিব। ইতিমধ্যে এই উচ্ছেদ অভিযানক কেন্দ্ৰ কৰি হাইলাকান্দি জিলা প্ৰশাসনে জিলাৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিছে। সমগ্ৰ হাইলাকান্দি জিলাতে ভাৰতীয় নয় সংহিতাৰ 163 ধাৰা বলবৎ কৰা হৈছে। ইপিনে সমগ্ৰ দামচৰা অঞ্চলত সাধাৰণ লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। সম্পূৰ্ণ এই দামচৰা অঞ্চলক 11টা ছেক্টৰত বিভক্ত কৰি এই উচ্ছেদ অভিযান চলিব। প্ৰায় 2800 বিঘা সংৰক্ষিত বনাঞ্চলক উচ্ছেদমুক্ত কৰিব হাইলাকান্দি জিলা প্ৰশাসনে।
শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যৰ স্বাস্থ্যসেৱা খণ্ডত গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰি 3,300 কোটি টকা ব্যয় সাপেক্ষে কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰা হয়। ইয়াৰ লগতে স্বাস্থ্যখণ্ডৰ নতুন মাত্ৰা সংযোজনেৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত 832খন বিচনাযুক্ত মাতৃ আৰু শিশু চিকিৎসালয়ৰ উদ্বোধন কৰা হয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই অনুষ্ঠানত অংশ লৈ কয় যে 1960 চনত স্থাপন হোৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালখনক উন্নত সা সুবিধাৰে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা হ'ব আৰু ইয়াৰ ফলত জনসাধাৰণ উপকৃত হ'ব। এই চিকিৎসা মহাবিদ্যালয়খনক দেশৰ ভিতৰতে অন্যতম গুৰুত্বপূৰ্ণ চিকিৎসালয় হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ লখিমপুৰ জিলাৰ বিহপুৰীয়া বিধানসভা সমষ্টিত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰিব। সমষ্টিটোৰ আত্মসহায়ক গোটৰ 30,000ৰো অধিক মহিলালৈ মুখ্যমন্ত্ৰীয়ে 10,000 টকাকৈ আঁচনিৰ প্ৰথমটো কিস্তিৰ ধন আগবঢ়াব। ইয়াৰ লগতে ড০ শৰ্মাই জিলাখনত কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ নাৰায়ণপুৰত 57 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত মাধৱদেৱ বিশ্ববিদ্যালয়ৰ নতুন চৌহদ উদ্বোধন কৰিব। ড০ শৰ্মাই শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী বদলা পদ্ম আতা কলাতীৰ্থও মুকলি কৰিব। পবা বৰ্ষাৰণ্যৰ সুৰক্ষা আৰু সংৰক্ষণৰ উদ্দেশ্যে জোনাইৰ চিয়াংলালি নৈৰ বেৰাঘাটৰ পাৰত কালিৰে পৰা তৃতীয় পবা বৰ্ষাৰণ্য প্ৰকৃতি মহোৎসৱ অনুষ্ঠিত হৈছে। মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আৰু জোনাইবাসীৰ সহযোগত 4 দিনীয়া কাৰ্যসূচীৰে এই মহোৎসৱৰ আয়োজন কৰা হৈছে। বনাঞ্চলখনৰ সংৰক্ষণ, ভৱিষ্যৎ প্ৰজন্মক প্ৰকৃতিৰ সৈতে একাত্ম কৰি তোলা আৰু পৰ্যটনৰ বিকাশৰ উদ্দেশ্যে এই মহোৎসৱ পালন কৰি অহা হৈছে। মহোৎসৱৰ অংশ হিচাপে সজাগতা সভা, প্ৰকৃতি বিষয়ক আলোকচিত্ৰ প্ৰদৰ্শন প্ৰতিযোগিতা, গ্ৰন্থমেলা, বনাঞ্চলত ট্ৰেকিং প্ৰশিক্ষণ, চৰাই চিনাক্তকৰণ আৰু সংৰক্ষণ বিষয়ক কাৰ্যকলাপ, নৌকা বিহাৰকে ধৰি বিভিন্ন আকৰ্ষণীয় অনুষ্ঠান অনুষ্ঠিত হৈছে। এই সন্দৰ্ভত এগৰাকী উদ্যোক্তাই আমাৰ সংবাদদাতাৰ আগত সবিশেষ জনাইছে।
যোৱা বছৰৰ দৰে এইবছৰো বহুতকেইজন মানুহে আমাক সহায় কৰিছে। সহায় কৰিছে এই ক্ষেত্ৰত যে আমি পবাখনক প্ৰিজাৰ্ভেশ্যন আৰু কনজাৰ্ভেশ্যনৰ ক্ষেত্ৰত যি ধৰণে মানুহে ধ্বংস কৰি গৈ আছে, গছ গছনি কাটি আছে, থকা যিকেইটা জীৱ জন্তুবিলাক মাৰি গৈ আছে, ইয়াৰ এটাই কাৰণ হৈছে মানুহবিলাকৰ কনচিয়াছনেছ নাইকিয়া হৈ গৈছে ফৰেষ্টখনক লৈ। তাৰে বিষয়ে আমি যাতে দুজনমান মানুহকো যদি আমি প্ৰত্যেক বছৰে দুজন কৰি আমি যদি সজাগ কৰি লৈ যাব পাৰোঁ, অহা 10 বছৰত আমি পবাখনৰ বিষয়ে আমি ধুনীয়াকৈ বচাই ল'ব পাৰিম। তাৰে মেইন উদ্দেশ্য হৈছে আমাৰ এই পবা প্ৰাকৃতিক মহোৎসৱখন আমাৰ পতা। ছেকেণ্ড হল আমাৰ ঐৰাম ঘাটৰ পৰা লৈ মেলি যোনটো আমাৰ কবু চাপৰি বেৰা চাপৰি অঞ্চলখন, আমাৰ দাঁতি কাষৰে যোনটো যিমানকেইটা অঞ্চল আছে, ইট ইজ কমপ্লিটলি ডান উইথ দি পভাৰ ইনফৰেষ্ট। পভাৰ ইনফৰেষ্টখনো লাগি আছে, ওচৰ চুবুৰীয়া যিমানকেইটা গাঁও আছে প্ৰত্যেক বছৰে গৰা খহনীয়া হৈ অস্তিত্ববিলাক লাহে লাহে নাইকিয়া হৈ গৈ আছে। আজি যোনটো ঐৰাম ঘাট সেইটো একেবাৰে 2 কিলোমিটাৰ ভিতৰত আছিলে। এই গৰা খহনীয়া বাবে হৈ আছে, যাতে ইয়াৰ বিষয়ে মানুহবিলাকে অলপ কনচিয়াছনেছ যোনটো আহে তাৰ বাবে আমি 2 নম্বৰ আমি সেই কাৰণটো হৈছে পভা প্ৰাকৃতিক মহোৎসৱ আমি পতাৰ।
79 সংখ্যক সন্তোষ ট্ৰফীৰ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল খেলসমূহ কাইলৈ চিলাপথাৰ আৰু ঢকুৱাখনাত অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাৰ গ্ৰুপ বি পৰ্যায়ৰ অন্তিমখন খেলত কালি ছাৰ্ভিচেছে কেৰালাক 1-0 ব্যৱধানত পৰাস্ত কৰে। এই জয়েৰে ছাৰ্ভিচেছে প্ৰতিযোগিতাত 6 পইণ্ট লাভ কৰি গ্ৰুপ বিৰ কোৱাৰ্টাৰ ফাইনেলত নিজৰ স্থান নিশ্চিত কৰে। চিলাপথাৰত কাইলৈ পুৱা 9 বজাত তামিলনাডু আৰু পাঞ্জাবৰ মাজত খেল অনুষ্ঠিত হ'ব। দিনৰ 2 বজাত দ্বিতীয়খন খেলত অসম আৰু কেৰালা মুখামুখি হ'ব। ঢকুৱাখনাৰ বিষ্টুৰাম দলে খেলপথাৰত পুৱা 9 বজাত ৰেলৱে আৰু ৰাজস্থানৰ মাজত আৰু দিনৰ 2 বজাত বিগত বৰ্ষৰ চেম্পিয়ন পশ্চিমবংগৰ বিৰুদ্ধে ছাৰ্ভিচেছ অৱতীৰ্ণ হ'ব। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ জিন্তী ৰাণী ডেকাৰ সৈতে।
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ কালি 2026-27 বৰ্ষৰ বাজেট দাখিল। বাংগালুৰুত কৰুণ মৃত্যুক খাবতি লোৱা অসমৰ 4গৰাকী যুৱ শ্ৰমিকৰ লখিমপুৰত শেষকৃত্য সম্পন্ন আদি বাতৰিসমূহ আজি আটাইবোৰ কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। কেন্দ্ৰীয় বাজেটত অসমৰ বাবে 500 জলাশয়, তেজপুৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানসিক স্বাস্থ্য প্ৰতিষ্ঠান, উত্তৰ পূৰ্বাঞ্চল বুদ্ধ চাৰ্কিটৰ সৈতে সংযোগ স্থাপন আদিত গুৰুত্ব দিয়া হৈছে। এই সন্দৰ্ভত আমাৰ অসম কাকতে বাতৰি প্ৰকাশ কৰিছে। বাজেটত বহুবিধ সামগ্ৰীৰ দাম কমিব বুলি উল্লেখ আছে। ইয়াৰে ভিতৰত কৰ্কট ৰোগৰ 17 বিধ ঔষধ, বিদ্যুৎ চালিত বাহন, সৌৰ পেনেলৰ দাম কমিব। বাতৰিটোত দৈনিক অসম কাকতে আলোকপাত কৰিছে। এইবেলি বাজেটত অভিলেখ সংখ্যক 7,85,000 কোটি টকা প্ৰতিৰক্ষা শিতানত ধাৰ্য কৰা হৈছে। এই বাতৰি দৈনিক অগ্ৰদূত কাকতত প্ৰকাশ পাইছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি দাখিল কৰা কেন্দ্ৰীয় বাজেটত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এখন ইতিবাচক বাজেট বুলি অভিহিত কৰিছে। এই বাতৰি দ্য চেণ্টিনেল কাকতৰ। কেন্দ্ৰীয় বাজেটত ডোনাৰ মন্ত্ৰালয়ৰ বাবে 6,412 কোটি ধন ধাৰ্য কৰা বাতৰিটো দি আছাম ট্ৰিবিউন কাকতে প্ৰকাশ কৰিছে। ঐতিহ্যমণ্ডিত বালিগাঁও জগন্নাথ বৰুৱা আৰ্য বিদ্যালয়ৰ শতবৰ্ষৰ শুভাৰম্ভ শিৰোনামেৰে দৈনিক জনভূমি কাকতে জগন্নাথ বৰুৱা আৰ্য বিদ্যালয়ৰ শৈক্ষিক দিশত আগবঢ়াই অহা অৰিহণা সন্দৰ্ভত আলোকপাত কৰিছে। অসমীয়া খবৰ কাকতত অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে সমাগত বিধানসভা নিৰ্বাচনক লৈ নিজাববীয়াকৈ ইস্তাহাৰ মুকলি কৰা কাৰ্যত মিশ্ৰিত প্ৰতিক্ৰিয়া সৃষ্টি হোৱা বাতৰি প্ৰকাশ কৰিছে। আয়কৰৰ ন্যূনতম ফাঁকিত জেল নহয়, অতিৰিক্ত 10% জৰিমনাৰ প্ৰস্তাৱ দিয়া হৈছে। চলিত বৰ্ষৰ 1 এপ্ৰিলৰ পৰাই এই নতুন আয়কৰ আইন প্ৰযোজ্য হ'ব বুলি নিয়মীয়া বাৰ্তা কাকতে বাতৰি প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
জিম্বাবুৱেৰ বুলাৱায়ৰ কুইন্স স্পৰ্টছ ক্লাবত অনুষ্ঠিত 19 বছৰ অনূৰ্ধ ICC পুৰুষ বিশ্বকাপৰ এখন খেলত কালি ভাৰতে পাকিস্তানক 58 ৰাণত পৰাস্ত কৰে। পাকিস্তানে 253 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 46 অভাৰ 2টা বলত আটাইকেইটা উইকেট হেৰুৱাই 194 ৰানহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ আয়ুষ মাহাত্ৰে আৰু খিলান পেটেলে 3টাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেট ধৰি 49 অভাৰ 5টা বলত আটাইকেইটা উইকেট হেৰুৱাই 252 ৰান সংগ্ৰহ কৰে। বতৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰাৰ লগতে পাছলৈ বতৰ ফৰকাল হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 27 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 14 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। দেশৰ আন্তঃগাঁথনি প্ৰতিৰক্ষা আৰু কৃত্ৰিম বুদ্ধিমত্তা খণ্ডত বিশেষ গুৰুত্ব প্ৰদানেৰে কালি লোকসভাত 53.5 লাখ কোটি টকাৰ 2026-27 বৰ্ষৰ বাজেট দাখিল। উত্তৰ পূবৰ বাবে ধাৰ্য কৰা ডোনাৰ মন্ত্ৰালয়ৰ বাজেট 15% বৃদ্ধি, বাজেটত মুখ্যমন্ত্ৰীৰ আদৰণি। ৰাজ্যত উন্নত শিক্ষাৰ বাবে সুদৃঢ় ভেটি গঢ়াৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীৰ আজি 67টা বিদ্যালয় ভৱন উদ্বোধন কাৰ্যসূচী। হাইলাকান্দিৰ ঘাৰমুৰা সংৰক্ষিত বনাঞ্চলৰ দামচৰা অঞ্চলৰ 2,800 বিঘা ভূমিত আজিৰে পৰা বন বিভাগৰ উচ্ছেদ অভিযান। আৰু চিলাপথাৰ আৰু ঢকুৱাখানাত কাইলৈ সন্তোষ ট্ৰফীৰ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল খেল। জিলাৰ ৰেহৰূপ আৰু পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।